নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ধেমাজি জিলাৰ গাই নদী ফেনে ফুটুকাৰে বাঢ়িছে আৰু নৈখনৰ বাঢ়নী পানীয়ে জিলাখনৰ বৃহত্তৰ অঞ্চল জলমগ্ন কৰি তুলিছে। এই বানত ধেমাজিৰ পৰা বগীবিল সংযোগী আমগুৰি পথত থকা এখন পকী দলঙৰ এটা মূৰ খহাই নিয়াত পথছোৱাৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। বানৰ ফলত জিলাখনৰ শ্ৰীপানী, নীলখ, বেতনী পাম আৰু আমগুৰি পঞ্চায়তৰ বৃহৎ অংশ জলমগ্ন হোৱাৰ লগতে সাপেখাতি, আটকাই, হাতীগড় আদি অঞ্চলৰ বৃহত্তৰ কৃষিভূমি জলমগ্ন হৈ পৰিছে। ইফালে জোনাইটো ৰায়াং নদীৰ বানত নৈৰ এটা বান্ধ ছিগি যোৱাৰ ফলত কেইবাখনো গাঁও বানৰ কবলত পৰে। দিখাৰী, গালি, ৰায়াং, ৰাজাখানা নৈৰ বানে ছিগা, ৰায়াং, বিজয়পুৰ, ৰামধন দিখাৰী আৰু তেলাম গাঁও পঞ্চায়তৰ অন্তৰ্গত শতাধিক গাঁও প্লাবিত কৰিছে। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তত লাইমুঠিত আজি ভূমিহীন জনজাতীয় 862গৰাকী লোকক ভূমিপট্টা প্ৰদান কৰা হয়। বিটিচি প্ৰশাসনৰ উদ্যোগত সীমান্তৰ 31খন গাঁৱৰ এইসকল লোকক ভূমি অধিকাৰৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত সাংসদ ৰণগৌৰা নাৰ্জাৰী, জয়ন্ত বসুমতাৰী, ছিডলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিটিচিৰ বন তথা ভূমি বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী উপস্থিত থাকে। ৰঞ্জিত বসুমতাৰীয়ে প্ৰকাশ কৰা মতে বিটিআৰত জুলাই আৰু আগষ্ট মাহত বনভূমিত বাস কৰা 14,000 লোকক ভূমিপট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চিৰাঙৰ মুঠ 117খন গাঁৱৰ ৰাইজক ভূমিপট্টা প্ৰদান কৰা হ'ব। ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাৰ অন্তৰ্গত পিথুনগৰত আজি পুখুৰীত পৰি 3জন শিক্ষাৰ্থীৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে দুপৰীয়া প্ৰায় 12 বজাত 2 নং বাছমতীয়া গ্ৰান্তৰ অতীত ভূমিজ, গীতা ভূমিজ আৰু পল্লৱী ভূমিজে তেওঁলোকৰ ঘৰৰ ওচৰেৰে এটা ৰাজহুৱা পুখুৰীত গা ধুবলৈ বুলি নামিছিল, কিন্তু সাঁতুৰিব নজনাৰ বাবে তেওঁলোকে পুখুৰীত ডুব গৈ মৃত্যুক সাৱটি লয়। ইফালে বৰপেটা জিলাৰ বিষ্ণুপুৰতো এজন যুৱকে আজি বিয়লি পুখুৰীত গা ধুবলৈ নামোতে পানীত ডুব গৈ মৃত্যুক সাৱটি লয়। মৃত্যু হোৱা যুৱকজনৰ নাম কুলৰঞ্জন পাঠক। নিউ বঙাইগাঁও ৰেল ষ্টেচনত আজি নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে 3জন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে জনোৱা মতে গাঞ্জাসমূহ 2টাকৈ পেকেট কৰি 4টা ট্ৰলি বেগত ভৰাই উত্তৰ প্ৰদেশলৈ নিয়াৰ পৰিকল্পনা কৰিছিল, কিন্তু আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই 75 কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। গাঞ্জা সৰবৰাহকাৰীকেইজন হৈছে ওদালগুৰিৰ নৱ দাস, বাপ্পী চৰকাৰ আৰু সঞ্জয় সিং। বজালী জিলাৰ নিত্যানন্দত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত 6খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে এখন বিদ্যালয় আৰু এটা বাসগৃহ জাহ যায়। জানিব পৰা মতে আজি আবেলি নিত্যানন্দ বজাৰত চৌধুৰী এণ্টাৰপ্ৰাইজ নামৰ এখন দোকানত শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটে। পৰৱৰ্তী সময়ত এই জুই সমীপৰ আন আন স্থানলৈও বিয়পি পৰে। ঘটনাস্থলীত 4খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী হৈ জুই নিৰ্বাপন কৰে। অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই। কামৰূপ বকো ৰাজহচক্ৰত আজি 2টা সুকীয়া বজ্ৰপাতৰ ঘটনাত 2জন লোকে প্ৰাণ হেৰুৱায় আৰু 3জন লোক আহত হয়। বকো ডিলিঙা গাঁৱত বজ্ৰপাতৰ ফলত নীলকমল দাস নামৰ এগৰাকী যুৱকে থিতাতে প্ৰাণ হেৰুৱায়। পুখুৰীপাৰ গাঁৱত বজ্ৰ পৰি কমল বড়ো নামৰ আন এজন লোকে মৃত্যুক সাৱটি লয়। কেন্দ্ৰীয় চৰকাৰে শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল তথা পথ দলং নিৰ্মাণত অনুমোদন জনাইছে। 1,473.77 কোটি টকা ব্যয় সাপেক্ষে এই দলংখন আগিয়াথুৰি কামাখ্যা ৰেলপথৰ দ্বৈতকৰণৰ অংশ হিচাপে নিৰ্মাণ কৰা হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ এখন বিজ্ঞপ্তি অনুসৰি 1.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ষ্টীল কম্পজিট গাৰ্ডৰ দলংখন নিৰ্মাণ কৰা হ'ব। দলংখনৰ তলৰ অংশত দ্বৈত ৰেলপথ আৰু ওপৰৰ অংশত পদপথৰ সৈতে 3টা লেনযুক্ত পথ থাকিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আয়োজিত অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানটি আজি সন্ধিয়া মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কৰ্মশালাত অংশগ্ৰহণ কৰা জনগোষ্ঠীয় শিক্ষাৰ্থীসকলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটা বৰগীতেৰে সাংস্কৃতিক কাৰ্যসূচীৰ পাতনি মেলে। বৰ্ণময় অনুষ্ঠানটোত ডালু, টাইখামিয়াং, ৱাংখল আৰু জেমি নগা জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰে। যোৰহাটত আজি অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। সভাত মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাই অংশগ্ৰহণ কৰি কয় যে ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত অসম গণ পৰিষদৰ জন্ম হৈছিল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।